চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি বাৰু সকলোৱে এই কথাটো আশা নকৰোঁনে যে আমি ভালপোৱা আমাৰ আত্মীয় স্বজন, আমাৰ বন্ধু বান্ধৱসকল ভালে কুশলে থাকক। আনকি আমি চিনি নোপোৱা মানুহৰ দুখ কষ্ট হোৱা দেখিলেও আমাৰ অলপ হ'লেও বেয়া নালাগেনে? ঈশ্বৰে আমাক সকলোকে চিনি পায়, সকলোকে ভাল পায় আৰু সকলোৰে মংগল হোৱাটো তেওঁ কামনা কৰে। তেওঁৰ সেই প্ৰেমৰ বাণী আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পঢ়িবলৈ পাওঁ। একেদৰে আমিও আশা কৰোঁ আমাৰ মৰমৰ শ্ৰোতাসকল ভালে কুশলে থাকক। শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ আদি পাবলৈ সেয়েহে আমি আশা কৰোঁ। চিঠি পত্ৰৰ জৰিয়তে আমি শ্ৰোতাসকলৰ বা বাতৰি পালে ভাল পাওঁ, আমাৰ ভাল লাগে। লগতে আমাৰ এই অনুষ্ঠান অথলে যোৱা নাই বুলিও আমি বুজি পাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন, পাৰিলে আজিয়ে লিখক। অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন, ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন অনুষ্ঠানৰ আৰম্ভণিতে আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা, আমাক উদ্ধাৰ কৰোতা ঈশ্বৰ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা হৈও যে তুমি আমাক কিয় ইমান প্ৰেম কৰা সেই কথা আমি বুজি নাপাওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পথৰ পৰা উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত আমাৰ সকলোৰে পাপৰ ভাৰ গা পাতি লৈ মৃত্যুবৰণ কৰি তেওঁৰ পবিত্ৰ তেজ বোৱাই আমাৰ সকলো পাপৰ প্ৰাচিত্য কৰিলে আৰু তৃতীয় দিনা পুনৰ জি উঠি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে। আজি আমি তেওঁত বিশ্বাস স্থাপন কৰি সেই পৰিত্ৰাণ লাভ কৰি তোমাৰ সন্তান হ'ব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য আলোচনা কৰিবলৈ আগবাঢ়িছো, তুমি আমাক সহায় কৰা তোমাৰ বাক্য বুজিবলৈ। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে আৰু আমি এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছো আপোনাৰ নিশ্চয় মনত আছে। আমি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি এতিয়া যিবোৰ কথা পাই আছো আৰু পাম, সেইবোৰ হৈছে ভৱিষ্যতে ঘটিবলগীয়া কথা। পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসী লোকক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ, আৰু তাৰ পাছত পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ, 7 বছৰীয়া মহাক্লেশ। সেই মহাক্লেশৰ মাজভাগতে পৃথিৱীত 2জন সাক্ষীৰ আবিৰ্ভাৱ হ'ব, আৰু তেওঁলোকৰ যোগেদি ঈশ্বৰে বহুত আচৰিত আচৰিত কাম কৰিব। তেওঁলোকে পৃথিৱীত তেওঁলোকৰ কাম শেষ কৰাৰ পাছতেই খ্ৰীষ্টাৰীয়ে তেওঁলোকক বধ কৰিব আৰু গোটেই পৃথিৱীকে তেওঁলোকৰ বাতৰি দেখুওৱা হ'ব, আৰু পৃথিৱীয়ে তেওঁলোকৰ মৃত্যুত আনন্দ কৰিব। তেওঁলোকৰ মৃতদেহ দুটা কবৰ দিয়া নহ'ব, আৰু 3.5 দিন ধৰি গোটেই পৃথিৱীৰ লোকে সেই মৃতদেহ দুটা আলিবাটত পৰি থকা চাবলৈ পাব। সেইটো নিশ্চয় টেলিভিশ্যনৰ যোগেদি সম্ভৱপৰ হ'ব। কিন্তু 3.5 দিন পাছত তেওঁলোকক ঈশ্বৰে আকৌ জীয়াই তুলিব, তেওঁলোক থিয় হৈ উঠিব আৰু সকলো লোকে সেই কথা দেখা পাব। তাৰ পাছত তেওঁলোক সোঁ শৰীৰে মেঘৰথত উঠি স্বৰ্গলৈ গুচি যাব। এইবোৰ ঘটনা ঘটিব সেই 6 নম্বৰ তুৰিধ্বনিৰ পাছত হোৱা সাময়িক বিৰতিৰ সময়ত। আচলতে আমি এতিয়া 6 নম্বৰ আৰু 7 নম্বৰ তুৰি বজোৱাৰ মাজৰ সময়ছোৱাৰ কথা পাই আছো। 6 নম্বৰ আৰু 7 নম্বৰ তুৰিধ্বনি হৈছে সন্তাপৰ তুৰিধ্বনি। এই তুৰিধ্বনিত পৃথিৱীলৈ নাবি আহিব দুখ, ক্লেশ, সন্তাপ। 6 নম্বৰ তুৰিধ্বনিৰ সৈতে জড়িত আন এটা সন্তাপৰ কথা আমি ইয়াত পাওঁ, সেইটো হৈছে এটা প্ৰচণ্ড ভূমিকম্প। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। সেই ক্ষণতে বৰ ভূমিকম্প হ'ল, তাতে নগৰৰ 10 ভাগৰ এভাগ পৰিল, আৰু সেই ভূমিকম্পৰ দ্বাৰাই 7,000 মানুহ হত হ'ল, আৰু অৱশিষ্টবিলাকে ভয় পাই স্বৰ্গৰ ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিলে। এই ভূমিকম্প জিৰচালেম নগৰতেই সীমাবদ্ধ থকা যেন আমি দেখিছো। প্ৰভু যীশু যেতিয়া কবৰৰ পৰা পুনৰুত্থিত হৈছিল তেতিয়াও ভূমিকম্প হৈছিল, আকৌ তেওঁক ক্ৰুচত দিয়াৰ সময়তো ভূমিকম্প হৈছিল। ঠিক একেদৰে এই সাক্ষী দুজন পুনৰ জীয়াই উঠি স্বৰ্গলৈ যোৱা ঘটনাটো পৃথিৱীত ভূমিকম্প হ'ব। সেই ভূমিকম্প দেখি মানুহে ভয় খাব। সেই ভূমিকম্পত 7,000 মানুহৰ মৃত্যু হ'ব। আচলতে মূল বাইবেলত এই কথাটো যিদৰে উল্লেখ কৰা আছে তাৰ পৰা এই কথাটো প্ৰকাশ পায় যে 7,000 লেখত ল'বলগীয়া আগশাৰীৰ মানুহৰ মৃত্যু হ'ব। এই মানুহবোৰ নিশ্চয় খ্ৰীষ্টাৰীৰ পক্ষ লোৱা মানুহ হ'ব আৰু তেওঁলোকৰ নাম বাতৰি কাকতৰ শিৰোনামা হ'ব। 7,000 মানুহৰ এনেদৰে মৃত্যু হ'ব। ইতিমধ্যে বহুতো মানুহৰ মৃত্যু হ'বই। প্ৰথমতে পৃথিৱীৰ জনসংখ্যাৰ 4/4 লোকৰ মৃত্যু হ'ব, আৰু তাৰ পাছত বাকী থকা লোকসমূহৰ 3/3 লোকৰ মৃত্যু হ'ব। মুঠতে আধাতকৈও বেছি মানুহৰ মৃত্যু হ'ব। আৰু তাৰ পাছত এতিয়া এই 7,000 জন লোকৰ মৃত্যু হ'ব বুলি আমি ইয়াত গম পালোঁ। সেইবাবেই প্ৰভু যীশুৱে এনেদৰে কৈছিল, আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। মুঠিয়ে লিখা শুভবাৰ্তা 24:22 পদ। এতিয়া আমি 14 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, এই দ্বিতীয় সন্তাপ হৈ গ'ল, চোৱা তৃতীয় সন্তাপ বেগাই আহিছে। এইটো হ'ব দ্বিতীয় সন্তাপ। কিন্তু কিছুদিন পাছতেই আহিব তৃতীয় সন্তাপ। সপ্তম তুৰিধ্বনিটো এই তৃতীয় সন্তাপটো নহয়, ইয়াৰ পাছতেই আমি পাম সপ্তম তুৰিধ্বনিৰ কথা। সেই সপ্তম তুৰিধ্বনিয়ে আমাৰ আগত প্ৰকাশ কৰে বাৰ নম্বৰ আৰু তেৰ নম্বৰ অধ্যায়ত পোৱা সাতজন ব্যক্তিৰ কথা, আৰু এই সাতজন ব্যক্তিৰ মাজৰ এজন ছয়তান। ছয়তানক যেতিয়া পৃথিৱীলৈ পেলাই দিয়া হ'ব, তেতিয়াহে আহিব সেই তৃতীয়টো সন্তাপ। সেই কথা আমি পাম প্ৰকাশিত বাক্য বাৰ নম্বৰ অধ্যায়ৰ বাৰ নম্বৰ পদত। পৃথিৱীত চলি থকা মহাক্লেশ আৰু সন্তাপৰ মাজতে এতিয়া আমি কিছু উৎসাহৰ কথা পাম, আৰু এই উৎসাহজনক কথাখিনি সেই সময়ত পৃথিৱীত যিসকল খ্ৰীষ্টীয় বিশ্বাসী লোক থাকিব, যিসকলক মোহৰ মাৰি দিয়া হ'ব, তেওঁলোকৰ বাবেই জনোৱা হৈছে। সেই লোকসকলৰ বাবে দিনবোৰ নিশ্চয় অতি ভয়াৱহ আৰু হতাশাৰে ভৰা যেন হ'ব ধৰিব। যদিও মহাক্লেশ সাত বছৰহে চলিব, তাৰে পাছৰ চাৰে তিনি বছৰত যি ভয়ানক প্ৰাবল্যৰে মহাক্লেশ চলিব, তাতে মানুহৰ মনত ভয় শংকা উপজাই স্বাভাৱিক। মহাক্লেশৰ বিষয়ে পঢ়োঁতে আমাৰ বেছিদিন যেন নালাগে, মাত্ৰ সাত বছৰহে আমি ভাবিব পাৰোঁ। কিন্তু অমুকাই এবাৰ সাতদিন ধৰি হস্পিটেলত থাকিবলগা হৈছিল, আৰু সেই সাতদিন জীৱনৰ আটাইতকৈ দীঘলীয়া দিন যেন লাগিছিল। মহাক্লেশৰ ক্ষেত্ৰত তেনেকুৱাই হ'ব। এনে ভয়ানক দিন হ'ব যে মানুহবোৰৰ কাৰণে দিন নাযায়, ৰাতি নোপোৱাই যেন হ'ব। গতিকে তেওঁলোকৰ কাৰণে উৎসাহজনক কথা অলপ দৰকাৰ। এতিয়া আমি পোন্ধৰ নম্বৰ পদৰ পৰা ওঠৰ নম্বৰ পদলৈকে পাঠ কৰি দিম, অলপ দীঘলীয়া, অনুগ্ৰহ কৰি মন দি শুনিব। পোন্ধৰৰ পৰা ওঠৰ পদ। পাছে সপ্তম দূতে বজালত স্বৰ্গত এইবোৰ মহাবাণী হ'ল, বোলে, এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ল, আৰু তেওঁ সদা সৰ্বদাই ৰাজ শাসন কৰিব, আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশজন বৃদ্ধলোকে উবৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে, হে বৰ্তমান, ভূত আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ মহাপৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা, আৰু পৰজাতিবিলাকৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ'ল, আৰু মৃতবিলাকৰ সোধ বিচাৰ কৰিবৰ আৰু তোমাৰ দাস ভাৱবাদীসকলক, পবিত্ৰ লোকসকলক, আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিবৰ আৰু পৃথিৱী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হ'ল। এই সাত নম্বৰ তুৰিধ্বনিটো অতি গুৰুত্বপূৰ্ণ, আৰু প্ৰকাশিত বাক্য পুস্তকখনৰ বাকী থকা অংশখিনি বুজি পোৱাৰ ক্ষেত্ৰত এই কথাখিনিৰ যথেষ্ট গুৰুত্ব আছে। এই তুৰিধ্বনিয়ে আমাক ঈশ্বৰৰ কাৰ্যসূচীৰ সেই বিশেষ সময়খিনিলৈ লৈ যায়, য'ত অনন্তকালৰ চমকপ্ৰদ প্ৰৱেশ দ্বাৰ আমি দেখোঁ, য'ত ঈশ্বৰৰ নিগৃঢ় তত্ত্ব অৱশেষত প্ৰকাশ পাই উঠা আমি দেখোঁ। ই আমাক ঈশ্বৰৰ কাৰ্যসূচীৰ একেবাৰে সেই সময়লৈকে আগবঢ়াই দিয়ে যি সময়ৰ পৰা অনন্তকলীয়া কাম কাজবোৰ আৰম্ভ হয়, অৰ্থাৎ প্ৰকাশিত বাক্যৰ একৈশ নম্বৰ অধ্যায়ত থকা কথা পৰ্যন্ত। ঈশ্বৰৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ যিবোৰ ঘটনা, সেই ঘটনাবোৰৰ এটা থূলমূল আভাস আমাৰ বাবে ইয়াত পবিত্ৰ আত্মাই দি থৈছে। এই শাস্ত্ৰাংশখিনি আচলতে অনন্তকালৰ দুৱাৰমুখ পৰ্যন্ত ঘটিবলগীয়া ঘটনাসমূহৰ সাৰাংশ বা চমু বিৱৰণী। এই ঘটনাবোৰ আমাৰ মনত ভালদৰে থাকিবলৈ হ'লে আমি এটা এটাকৈ ভালদৰে চাই যাওঁ। প্ৰথমতে, সাত নম্বৰ তুৰিধ্বনি হোৱাৰ পাছত স্বৰ্গত মহাবাণী হ'ল। আমি পঢ়িবলৈ পাইছিলোঁ যে সাত নম্বৰ চাপটো খোলাৰ পাছত স্বৰ্গত নিতাল নিস্তব্ধ পৰিৱেশ এটা হৈছিল, কিন্তু ইয়াত আমি এটা বিপৰীত কথা দেখা পাইছোঁ, কাৰণ ইয়াত সাত নম্বৰ তুৰিধ্বনি বজোৱাৰ লগে লগে ঈশ্বৰৰ কাৰ্যসূচী প্ৰকাশ পাইছে আৰু ঈশ্বৰৰ নিগৃঢ় তত্ত্ব প্ৰকাশ কৰি দিয়া হৈছে। ঈশ্বৰৰ সকলো সৃষ্ট বুদ্ধিসম্পন্ন সৃষ্টিয়েই এতিয়া শেষত কি ঘটিব জানিব পৰা হ'ল, আৰু মন্দতা আৰু অধাৰ্মিকতা যে সোনকালেই পৰাভূত হ'ব সেই কথাত আনন্দ কৰিছে। আৰু তাৰ আশাত আনন্দ কৰিছে। গতিকে তেওঁলোকৰ বাবে এয়া আনন্দৰ সময়। দ্বিতীয়তে, এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ল, আৰু তেওঁ সদা সৰ্বদাই ৰাজশাসন কৰিব। ইয়াত এই জগতৰ ৰাজ্য বুলি কোৱা হৈছে, কিন্তু ৰাজ্যবিলাক বুলি কোৱা হোৱা নাই। গতিকে এই কথা আমি বুজি পাওঁ যে এই জগতৰ ৰাজ্যবিলাক বৰ্তমানে ছয়তানৰ অধীনত আছে, আৰু ছয়তানৰ কাৰণে দেশ বা জাতিৰ কোনো বিভাগ নাই। পূব পশ্চিম, উত্তৰ দক্ষিণ একো প্ৰভেদ নাই, সকলো ছয়তানৰ নিয়ন্ত্ৰণত আছে। কোনো এখন দেশ দেখাত ছয়তানৰ আৰু আন এখন দেশ দেখাত ঈশ্বৰৰ নিয়ন্ত্ৰণত থকা যেন আমাৰ লাগিব পাৰে, কিন্তু আচলতে এই জগতৰ সকলোবোৰ ৰাজ্যতে ছয়তান নিয়ন্ত্ৰণকৰ্তা হিচাপে আছে, আৰু ছয়তানক এই কাম কৰিবলৈ সুবিধা ঈশ্বৰে দি আছে। গতিকে আচলতে ঈশ্বৰৰ দৃষ্টিত এখনেই ৰাজ্য, জগতৰ সকলোবোৰ ৰাজ্য ঈশ্বৰৰ দৃষ্টিত এখনেই ৰাজ্য। আজি আমি সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰা বুলি ভাবি গৌৰৱ কৰিব খোজোঁ, কিন্তু পৃথিৱীখন আচলতে অধিক বেয়াহে হৈ যাব ধৰিছে। পৃথিৱীখনৰ এই তথাকথিত সভ্যতা ক্ৰমাৎ ঈশ্বৰৰ সুধ বিচাৰ আৰু দণ্ড অভিশাপৰ পিনেহে আগবাঢ়ি গৈ আছে। এই জগতখন এদিন আমাৰ প্ৰভু আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ব। ছয়তানৰ ৰাজ্যখন এদিন দমন কৰি ঈশ্বৰে নিজৰ হাতলৈ নিব, কিন্তু আমি বিশ্ব ভ্ৰাতৃত্ব আৰু প্ৰেমৰ কথা কৈ কৈ এই কাম কৰিব নোৱাৰোঁ। এই ৰাজ্য এদিন প্ৰভু যীশুক দিয়া হ'ব আৰু তেওঁ শাসন চলাব, আৰু বাইবেলত আমাক এনেদৰেই কোৱা হৈছে। গীতমালা 2 নম্বৰ গীতৰ 2 আৰু 3 পদত আমি এই কথা বিশেষভাৱে পাওঁ। প্ৰভু যীশুক গ্ৰেপ্তাৰ কৰা সময়ত প্ৰভু আৰু তেওঁৰ খ্ৰীষ্টৰ বিৰুদ্ধে বিদ্ৰোহ প্ৰবল ৰূপত প্ৰকাশ পাই উঠিছিল। জগতখনৰ অৱস্থা এয়েই বুলি আদিমণ্ডলীয়ে বুজি পাইছিল, কাৰণ আদিমণ্ডলীৰ ওপৰত তাৰণা হ'ব ধৰাত তেওঁলোকে গীতমালা 2 নম্বৰ গীতৰ পৰাই উদ্ধৃতি দিছিল। এই শাস্ত্ৰাংশত যিবোৰ কথা দিয়া আছে সেইবোৰ বিস্তৃতভাৱে আমি দেখিবলৈ পাম প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ত। প্ৰভু যীশুৱে জগতৰ বিদ্ৰোহ দমন কৰিবলৈ এদিন নামি আহিব। 7 নম্বৰ তুৰিধ্বনিয়ে আমাক এখোজ এখোজকৈ অনন্তকালৰ পিনে আগবঢ়াই লৈ যায়। তৃতীয়তে, আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই 24 জন বৃদ্ধলোকে উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে, হে বৰ্তমান ভূত আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ মহাপৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা। এই বিশেষ প্ৰকাশ পাই স্বৰ্গত থকা খ্ৰীষ্টীয় মণ্ডলীয়ে খ্ৰীষ্ট যে পৃথিৱীলৈ দ্বিতীয়বাৰ আহিব সেই কথাটোত হৰ্ষোল্লাস কৰিছে আৰু তেওঁৰ স্তুতি উপাসনা কৰিছে। আমি যে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা কৰোঁ, তোমাৰ ৰাজ্য হওক যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক এইবুলি, তাৰ যেন এয়েই হ'ব উত্তৰ। চতুৰ্থতে, আৰু পৰজাতিবিলাকৰ খং উঠিছিল, অৰ্থাৎ মানৱ জাতিৰ গৰ্ব, বিদ্ৰোহী মনোভাৱ একেবাৰে শেষলৈকে থাকিব। মানুহৰ স্বভাৱ আচলতে ঈশ্বৰ বিৰোধী, আৰু যিটো পুৰণি প্ৰকৃতি, যিটো স্বাভাৱিক প্ৰকৃতি, সেই প্ৰকৃতিটো ঈশ্বৰৰ বাধ্য নহয়। আমাৰ পুৰণি প্ৰকৃতিটো আমি যিমান চেষ্টা নকৰিলেও ঈশ্বৰৰ বাধ্য কৰাব নোৱাৰোঁ, আৰু সেইবাবেই ঈশ্বৰে এই পুৰণি প্ৰকৃতি এদিন একেবাৰে নোহোৱা কৰি পেলাব। পঞ্চমতে, পৰজাতিবিলাকৰ খং উঠিল কাৰণ ঈশ্বৰৰ ক্ৰোধ উপস্থিত হ'ল। মানুহে আজি ক'ব খোজে ঈশ্বৰে পাপীক শাস্তি দিব নোখোজে, আৰু মানুহৰ স্বভাৱ দিনে দিনে ভাল হ'ব ধৰিছে, কিন্তু এই কথাটো জানো সঁচা? আচলতে মানুহৰ স্বভাৱ, মানুহৰ অভ্যাস দিনে দিনে বেয়া হৈহে গৈ থকা আমি দেখিছোঁ। ষষ্ঠতে আৰু মৃতবিলাকৰ সুধবিচাৰ কৰিবৰ। যিসকল লোক খ্ৰীষ্টত বিশ্বাস নকৰাকৈ মৃত্যুবৰণ কৰিলে বা কৰিব, সেই সকলোবোৰৰ বিচাৰ হ'ব। সেই বগা সিংহাসনত বহি প্ৰভু যীশুৱে বিচাৰ কৰিব। এই কথা আমি পাওঁ প্ৰকাশিত বাক্য পুস্তকৰেই 20:11-15 সপ্তমতে, আৰু তোমাৰ দাস ভাৱবাদীসকলক, পবিত্ৰসকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিবৰ। এই সময়ত খ্ৰীষ্টীয় মণ্ডলী ইতিমধ্যেই স্বৰ্গত থাকিব আৰু বিশ্বাসীসকলক ইতিমধ্যেই পুৰস্কাৰ দিয়া হৈ যাব, কাৰণ আমি বৃদ্ধলোককেইজনৰ মূৰত কীৰ্তি থকাৰ কথা জানিব পাৰিছো। ইয়াত পুৰণি নিয়মৰ দিনৰ সাধুসকল আৰু মহাক্লেশৰ সময়ত পৃথিৱীত খ্ৰীষ্টক গ্ৰহণ কৰা সাধুসকলৰ কথাহে কোৱা হৈছে। এতিয়া প্ৰভু যীশুৰ ৰাজত্ব আৰম্ভ হোৱাৰ আগে আগে তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব। অষ্টমতে, আৰু পৃথিৱী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হ'ল। পৃথিৱী নাশকবিলাক, ইয়াত মানুহ আৰু ছয়তান উভয়কেই বুজোৱা হৈছে। ছয়তান যেনেদৰে বিনাশকাৰী, মানুহো তেনেদৰে বিনাশকাৰী। ছয়তানৰ বিষয়ে পাচনি পিতৰে আমাক এনেদৰে সাৱধান কৰি দিছে, গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু ছয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে। 1 পিতৰ 5:8 এতিয়া আমি 19 পদটো পঢ়ি দিম। পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ মেলা হ'ল। তাতে তেওঁৰ মন্দিৰত তেওঁৰ নিয়ম চন্দুক দেখা গ'ল, আৰু বিজুলী, মাত, মেঘ গৰ্জন, ভূমিকম্প আৰু মহাশিলাবৃষ্টি হ'ল। আমি খ্ৰীষ্টীয় মণ্ডলীক নতুন জিৰচালেমতে দেখিম আৰু তাত কোনো মন্দিৰ নাথাকিব। ইয়াত স্বৰ্গত থকা মন্দিৰৰ কথা কোৱা হৈছে। মুচিৰ যোগেদি ঈশ্বৰে বনোৱা মন্দিৰটো স্বৰ্গৰ মন্দিৰৰ আৰ্হিৰ আছিল। গতিকে ইয়াত স্বৰ্গত থকা মন্দিৰৰ দুৱাৰ মেলা হোৱা মানে ঈশ্বৰে এতিয়া ইছৰাইল জাতিৰ সৈতে কাম কৰিব ধৰা বুজোৱা হৈছে। আৰু তাত নিয়ম চন্দুক দেখা গ'ল, অৰ্থাৎ ঈশ্বৰে যি চুক্তি কৰি থৈছে সেই চুক্তিমতে কাম হ'বই, কাৰণ তেওঁ ইছৰাইলৰ সৈতে কৰি থোৱা নিয়ম বা চুক্তি কেতিয়াও লংঘন নকৰে, পালন কৰিবই। আৰু এতিয়া এটা নতুন নিয়ম হ'ল, তেওঁলোকৰ হৃদয়ত তেওঁৰ বিধানবোৰ লিখি দিব, শিলৰ ফলিত আৰু নহয়। মেঘ গৰ্জন, ভূমিকম্প, শিলাবৃষ্টি আদিয়ে বুজাইছে যে পৃথিৱীত আৰু দুখ ক্লেশ সুধ বিচাৰ দণ্ড আহিবলগীয়া আছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰ প্ৰতিজ্ঞা ৰক্ষাকাৰী, চুক্তি ৰক্ষাকাৰী ঈশ্বৰ। প্ৰভু যীশুৰ তেজেৰে তেওঁ এটা নতুন নিয়ম স্থাপন কৰিলে মানুহৰ মুক্তিৰ বাবে। যিকোনোৱে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে তেওঁই মুক্তি পাব। এয়া ঈশ্বৰৰ নতুন নিয়ম। সেই নিয়মৰ প্ৰতি শ্ৰদ্ধা জনাই আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? ভাবি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কান্দারি